Ella a Cajpaní. Battery hoite, mojindirani deca. Etiar kai kai battery homohul. Pradhan Mantri Narendra Modiye Utpadan Khilota aru Roptani Briddhir Babe Dekhor Bibhinno Jalabayu Paristhitir Purno Sujog Grahonor Proyojoniyotar Proti Gurutwo Arop Korise. Kendriya Grihomantri Amit Shahe Orissat Kali 3770 Kotiro Odhik Taka Biyoy Sapekkho Kebata Unnayonmulok Prokolpor Udbodhon aru Adharshila Sthapon Kore. নতুন দিল্লীত অনুষ্ঠিত রাইসিনা আলোচনা 2026ৰ আপাহতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে বিভিন্ন দেশৰ নেতাসকলক সাক্ষাৎ কৰে। চৰকাৰে বাতৰি সম্প্ৰচাৰ কৰা টিভি চেনেলসমূহৰ টিআৰপি ব্যৱস্থা 4 সপ্তাহৰ বাবে বন্ধ ৰাখিবলৈ ব্ৰডকাষ্ট অডিয়েন্স ৰিছাৰ্চ কাউন্সিলক নিৰ্দেশ দিছে। আৰু আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৎপাদনশীলতা আৰু ৰপ্তানি বৃদ্ধিৰ বাবে দেশৰ বিভিন্ন জলবায়ুজনিত পৰিস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে দেশৰ কৃষি সামগ্ৰীসমূহে গোলকীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ উচ্চমানৰ শস্যৰ উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে। কৃষি আৰু গ্ৰাম্য ৰূপান্তৰকৰণ বিষয়ক এখন বাজেটৰ পৰৱৰ্তী ৱেবিনাৰত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ পৰিৱৰ্তিত গোলকীয় চাহিদাৰ কথা উল্লেখ কৰি ভাৰতৰ কৃষি খণ্ডক ৰপ্তানিমুখী কৰাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। শ্ৰীমোদীয়ে আন্তঃৰাষ্ট্ৰীয় মানৰ সামগ্ৰী উৎপাদন কৰিবলৈ বিশেষজ্ঞ উদ্যোগ আৰু কৃষকসকলৰ একত্ৰিত প্ৰচেষ্টাৰ বাবে আহ্বান জনায়। তেওঁ লগতে স্থানীয় কৃষকসকলক গোলকীয় বজাৰৰ সৈতে সংযোগ কৰাৰ লক্ষ্য স্পষ্ট কৰাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কাজু বাদাম ককোৱা চন্দন আদিকে ধৰি উচ্চমানৰ কৃষিত গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খোৱা তেল আৰু দাইলৰ ৰাষ্ট্ৰীয় অভিযান আৰু প্ৰাকৃতিক কৃষি ৰাষ্ট্ৰীয় অভিযানে কৃষিখণ্ডক শক্তিশালী কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান বিশ্বই স্বাস্থ্যৰ প্ৰতি অধিক সজাগ হৈছে আৰু সমগ্ৰ স্বাস্থ্যসেৱা তথা জৈৱিকভাৱে উৎপাদিত খাদ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে। মীন খণ্ডত ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মৎস্য উৎপাদনকাৰী দেশ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি বিভিন্ন পুখুৰী আৰু জলাশয়ত প্ৰায় 4.5 লাখ টন মাছ উৎপাদন কৰি থকা হৈছে। ৰপ্তানি বৃদ্ধিৰ বাবে পুখুৰীসমূহো অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হ'ব পাৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে ই নাম আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ উদাহৰণেৰে কৃষি প্ৰযুক্তি সংস্কৃতিৰ বিষয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ দিশত পশুপালন খণ্ডক অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰে। তেওঁ কয় যে চৰকাৰে 3 কোটি লাখপতি বাইদেউ সৃষ্টিৰ লক্ষ্যত সফলভাৱে উপনীত হৈছে আৰু 2029 চনৰ ভিতৰত অতিৰিক্ত 3 কোটি লাখপতি বাইদেউ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উৰিষ্যাত কালি 3770 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ, উৰিষ্যাৰ ৰাজ্যিক সমবায় দুগ্ধ উৎপাদক ফেডাৰেচন আৰু অন্যান্য ৰাজ্য চৰকাৰৰ প্ৰকল্পসমূহ আছে। শ্ৰীশ্বাহে লগতে ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেডৰ পাৰাদ্বীপ গোটত তৃতীয়টো ছালফিউৰিক এচিড প্ৰকল্প উদ্বোধন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভূৱনেশ্বৰত এখন সমবায় উন্নয়ন আলোচনা চক্ৰতো ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি উপস্থিত থাকে। শ্ৰীশ্বাহে তেওঁৰ ভাষণত কয় যে কালি মুকলি কৰা প্ৰকল্পসমূহ উৰিষ্যাৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। তেওঁ কয় যে পাৰাদ্বীপৰ ছালফিউৰিক এচিড প্ৰকল্পই ঘৰুৱা উৎপাদন বৃদ্ধি কৰি ৰাসায়নিক সাৰ উৎপাদনৰ ক্ষেত্ৰত দেশক স্বাৱলম্বী কৰি তোলাত অৰিহণা যোগাব। অন্তৰ্বৰ্তী নিৰাপত্তাৰ প্ৰসংগ উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বাওপন্থী উগ্ৰবাদ নিৰ্মূল কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে। এই মাহৰ শেষলৈ দেশ নক্সালবাদৰ পৰা মুক্ত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। শ্ৰীশ্বাহে লগতে কয় যে চৰকাৰে নক্সালবাদৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ বিকাশৰ বাবে আৰু জনজাতীয় সমুদায়সমূহে যাতে উন্নয়নমূলক পদক্ষেপৰ সুবিধাসমূহ লাভ কৰিব পাৰে তাৰ বাবে কাম কৰি আছে। গৃহমন্ত্ৰীগৰাকীয়ে কালি উৰিষ্যাৰ ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ এটা চৌহদৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অস্থায়ী চৌহদ মুকলি কৰে। তেওঁ কয় যে চৰকাৰে অপৰাধী ন্যায় ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বাবে সমগ্ৰ দেশতে ফৰেনচিক বিজ্ঞান গৱেষণাগাৰ আৰু ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় নিৰ্মাণৰ জৰিয়তে ফৰেনচিক আন্তঃগাঁথনি বিকশাই তুলিছে। ভাৰত বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে গঢ়ি উঠিছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে অৰ্থনৈতিক বিকাশ আৰু গোলকীয় বাণিজ্য বৃদ্ধিৰ বাবে বিগত কেইবছৰমানত কেইবাখনো মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰা হৈছে। কেন্দ্ৰ আৰু ওড়িশা চৰকাৰে ৰাজ্যখনৰ দ্ৰুত বিকাশৰ বাবে একেলগে কাম কৰি যাব বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। অৰুণোদয় 3.0 মহিলা সবলীকৰণ আৰু আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা এই আঁচনিৰ অধীনত প্ৰায় 40,00,000 হিতাধিকাৰীৰ প্ৰত্যেককে প্ৰদান কৰা হ'ব মুঠ 9,000 টকাকৈ আৰ্থিক সাহাৰ্য। অহা 10 মাৰ্চৰ পুৱা 10:30 বজাত গাঁও পঞ্চায়ত, পৌৰসভাৰ ৱাৰ্ড, VCDC, VDC, MAC আদি পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত এই কাৰ্যসূচী সম্পন্ন কৰা হ'ব। নিজ নিজ এলেকাৰ সভাত উপস্থিত থাকক হিতাধিকাৰীসকল। আনন্দৰে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু।
বিৰতিৰ পাছত পুনৰ বাতৰিৰ মাজলৈ ঘূৰি আহিছো। নতুন দিল্লীত অনুষ্ঠিত ৰাইচিনা আলোচনা 2026ৰ আপাহতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বিভিন্ন দেশৰ নেতাসকলক সাক্ষাৎ কৰে। ডঃ জয়শংকৰে কালি শ্ৰীলংকা, ভূটান, মৰিছাছ, কেনিয়া, মাল্টা, ছিচিলি আৰু ৰুৱাণ্ডাৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে শ্ৰীলংকাৰ বিদেশ মন্ত্ৰী বিজিতা হেৰটৰ সৈতে হোৱা সাক্ষাৎকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক আৰু আঞ্চলিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। ডঃ জয়শংকৰে এই ক্ষেত্ৰত মহাসাগৰ দৰ্শন আৰু চুবুৰীয়া প্ৰথম নীতিৰ কথা উল্লেখ কৰে। ভূটানৰ বিদেশ মন্ত্ৰী লিঅ'নপো ডি এন ধুংগ্যালয়ৰ সৈতে হোৱা বাৰ্তালাপত নেতা দুগৰাকীয়ে ভাৰত ভূটানৰ মাজৰ অংশীদাৰিত্ব সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। মৰিছাছৰ বিদেশ মন্ত্ৰী ধনঞ্জয় ৰিটিশ ৰামকুলৰ সৈতে হোৱা বৈঠকত তেওঁলোকে দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। কেনিয়াৰ বিদেশ মন্ত্ৰী মুছালিয়া ডব্লিউ মুদাভাদিৰ সৈতে ডঃ জয়শংকৰে দ্বিপাক্ষিক সম্পৰ্কৰ পূৰ্ণ সম্ভাৱনীয়তাৰ সন্দৰ্ভত আলোকপাত কৰে। চৰকাৰে বাতৰি সম্প্ৰচাৰ কৰা টিভি চেনেলসমূহৰ দৰ্শক গণনাকাৰী প্ৰতিবেদন TRP 4 সপ্তাহৰ বাবে বন্ধ ৰাখিবলৈ ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল চমুকৈ BARC নিৰ্দেশ দিছে। নিৰ্দেশনা অনুসৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনোৱা মতে কিছুমান টিভিৰ নিউজ চেনেলে বৰ্তমান চলি থকা ইজৰাইল ইৰাণৰ সংঘৰ্ষজনক বাতৰিসমূহ অধিক চাঞ্চল্যকৰভাৱে সম্প্ৰচাৰ কৰি আহিছে। এনে বাতৰিয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ আত্মীয়, পৰিয়াল আৰু বন্ধুবৰ্গৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। নিৰ্দেশনাটোত কোৱা হৈছে যে এই বন্ধৰ ম্যাদ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। সূৰ্য কুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ৰোমাঞ্চকৰ ছেমি ফাইনেলত 7 ৰাণত জয়লাভ কৰে। একেদৰে আন এখন ছেমি ফাইনেলত নিউজিলেণ্ডে ফিন এলেনৰ দ্ৰুততম শতকেৰে দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৎপাদনশীলতা আৰু ৰপ্তানি বৃদ্ধিৰ বাবে দেশৰ বিভিন্ন জলবায়ু পৰিস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ৰাইসিনা আলোচনা 2026ৰ আপাহতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বিভিন্ন দেশৰ নেতাসকলক সাক্ষাৎ কৰে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।